গীতমালা 93 অধ্যায়। জিহুৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে হৰ্জিত, জিহুৱা সুহৰ্জিত, তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে, জগতখনো তেওঁ লৰচৰ হ'ব নোৱাৰাকৈ স্থাপন কৰিলে। তোমাৰ হিংসাখন পূবৰে পৰা স্থাপন কৰা হ'ল, তুমি অনাদি কালৰে পৰা বিদ্যমান। হে জিহুৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰংগৰ ধ্বনিৰে ওফন্দি উঠিছে, নদীবোৰে নিজ নিজ গৰ্জনৰ ঢৌ তুলিছে। মহাজলসমূহৰ কল্লোল ধ্বনিতকৈও, সমুদ্ৰৰ প্ৰচণ্ড তৰংগবোৰতকৈও সৰ্বোপৰি জিহুৱা বলৱান, তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য। হে জিহুৱা, চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।